এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া ছয় বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজপাৰ, খাদ্যাভ্যাস আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপূৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনাবাহিনীত যোগ দিয়া জোৱানলৈকে দেশমাতৃৰ হকে প্ৰাণাহুতি দিয়া উত্তৰ পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীশ্বাহে ব্ৰহ্মপুত্ৰৰ পাৰত মনোমোহা পৰিৱেশৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱনৰ বাবে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে 41 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্ৰধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ উদ্বোধন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহমৰ্মে দেশৰ দ্বিতীয়টো ফৰেনচিক গৱেষণাগাৰ অসমত স্থাপন হোৱাটো অতি গৌৰৱৰ বিষয়। শ্ৰীশ্বাহে কয় যে দেশৰ জনসাধাৰণৰ বাবে চাইবাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে 2019 চনত দিল্লীত দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ স্থাপন কৰিছিল। উল্লেখযোগ্য যে 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ফৰেনচিক গৱেষণাগাৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বিস্তৃতভাৱে ডিজিটেল অনুসন্ধানৰ সুবিধা প্ৰদানৰ লগতে আধুনিক ফৰেনচিক পদ্ধতিৰে আইন প্ৰয়োগৰ ক্ষমতা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৃথক আৱাসিক পৰিসৰ আৰু ITBPৰ সোণাপুৰত থকা 10খন বিচনাযুক্ত চিকিৎসালয় ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। ইয়াৰ পাছতে শ্ৰীশ্বাহে খানাপাৰাত প্ৰথম পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ভাগ লয়। এই সন্মিলনতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে। তেওঁ লগতে বৃন্দাবনী বস্ত্ৰ অসমলৈ লৈ অনাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশ লৈ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি 2024 চনৰ এটা পক্সো গোচৰৰ ৰায়দান কৰি ধৰ্ষণকাৰী ৰাজীৱ কিস্কোক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকা জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰা হয়। ৰাজীৱ কিস্কোয়ে 2024 চনত এগৰাকী 16 বছৰৰ তলৰ নাবালিকাক ধৰ্ষণ কৰিছিল। নাবালিকাগৰাকীৰ পিতৃয়ে ধেমাজি আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মৰ্মে ধেমাজি সদৰ থানাত পঞ্জীয়ন হোৱা গোচৰত তদন্তকাৰী বিষয়া গীতাঞ্জলি বৰবৰাই আদালতত দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত 7জনকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আদালতে এই ৰায়দান দিয়ে। গোলাঘাট আৰক্ষীয়ে আজি 2,58,00,000 টকাৰ মাদক দ্ৰব্য দাহ কৰে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত বগৰীজেং আৰক্ষী নিৱেশ খেলপথাৰত জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনি দাহ কৰা হয়। উল্লেখযোগ্য যে গোলাঘাট আৰক্ষীয়ে মেৰাপানী, উৰিয়ামঘাটকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত নিয়মীয়াকৈ মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আহিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা 3দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। ধেমাজি জিলাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি 10 কিলোমিটাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাত বৰবৰুৱা লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখন প্ৰাইজমানী খোজকঢ়া প্ৰতিযোগিতা আয়োজন কৰা হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত মেজৰ ধ্যানচন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ খেলুৱৈ জীৱনৰ ওপৰতো আলোকপাত কৰা হয়। শোণিতপুৰ জিলাতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিকৰ মাজত ৱাকাথন, যোগাভ্যাস আৰু দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক, দৰিয়াগাঁৱৰ বিশিষ্ট সমাজ সংগঠক, প্ৰাক্তন ক্ৰীড়াবিদ মহেন্দ্ৰ প্ৰসাদ বৰুৱাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। তেখেতৰ মৃত্যুত মাজুলীৰ বহু দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।